षष्ठाध्याय सूत उवाच शौनकादि मुनि मध्ये सूत कहन्ति ज्ञान बोधे शुण सकल मुनि जन से व्यास नारद प्रसन्न हे मन्ते नारदंक वाणी से सत्यवती सूत शुणी नारद जन्म कर्म जेते हरिंकी भजिले जे मन्ते हे सर्व कथा जानी मारे पुणी पुछिले आरवारे व्यास उवाच थिले सन्यासी जेते दिन तुम्हंकु कले मंत्र दान संतोष देई मंत्र दीक्षा गमिले जेणे तांक इच्छा तद अंतरे कल केश तुम्भर प्रथम वयस जन्म संचयी प्रजापति बाळुत काळु जेते गति करि वंचन्ति प्राणी सर्वे तुम्भे वंचिल केऊ भावे काळ प्रवेश मुनि वर केन्हे छाड़िल कळे वर पूर्व कल्पर ए विचार कि रूपे हेला जाति स्मर तुम्हार ज्ञान देह अंते काळ न हरिला के मन्ते हेमंत व्यास मुख शुणी ब्रह्मानंदन वाक्य भणी नारद उवाच
ज्ञान
জীবনে দুর্গম পর্বত কানানে পবিত্র জলে পুণ্য তীর্থে দেবে সে বন্তি জহিনীতে উত্তম সরোবর বনে হংস সারস ভৃঙ্গ সনে পুণি মিলিলি ঘোর দেশে পূরিত নল কুশকাশে স্বর্ণচিত্র পুণ্য নদী বৈণ বিলতা গুণমসার দিশাই ঘোর অন্ধকার সর্প লোক শিব গৃহে বনে ভ্রমই করন্তে গলা মোর শ্রম সে নদী জলে প্রাণ তোষি অশ্বত্থ তরু তলে বসি যে রূপে মুনিঙ্ক বচনে আত্মারে উদ্গম হেলে তনু রোহে আনন্দ সাগরে বুড়িলি উভয় লোক ন জানিলি রূপে কি দেবা পটান্তর মন বচন আগোচর বিকলে চিত্ত করসানে পুণি রহিলি দৃঢ় চিত্তে সে রূপ দেখিবা নিমন্তে সে হরি হইলে অন্তর দিশিলা ঘোর অন্ধকার বাহুড়ি চাহিলি বাহারে দিশ আকাশ অভ্যন্তরে বা অমৃত তরঙ্গিণী মন বচনে অগোচর স্বভাবে গম্ভীর সুস্বর প্রসন্ন কলা মোর মন শুনিলি আকাশ বচন এ জন্মে দেখিবু তো কাহি মোহর আদি অন্ত বাসনারে জড়িত যাবত শুভ শুভ কর্মে চিত্ত আকর্ষে মতি ভ্রমে ତେଣୁ ଦେଖିଲୁ ମୋତେ ଡୋଳେ ଭାବ ଭଳେ ମୁହିଁ।
श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे व्यासनारदसंवादे षष्ठोऽध्यायः।